ও হবেন বর্তা,
এই এই নাম তো লসন, এই নাম তো ভালো, তার নাম সো, এক মিনিট ধরছেন, ধর ধর এক মিনিট, এই নাম তো মই কও হি নাজিরার, নাজিরা তো হি ডাক্তার, ডাক্তার ONGC ডাক্তার,
ডাক কইলে কর নহলে মর,
এইটুয়ে কালি রাতে তিনটা বাজার, তিন সাড়ে তিনটা বাজার ফোন করেছে, ফোন করে এবার নয় দুবার তিন চারিবার ফোন করেছে, বুঝছো না, রাতে এতিয়া ফোন করলে ফোনটো নুঠায়, মই নম্বরটো দিছো নহয় তাতে, এইটো এইটো 8134962311, তার নাম হল হেৰি, এইটো কি নাম, ৰ তার নাম তো মই কৈ দিম, এক মিনিট ধৰ, স্বৰাজ স্বদেশ শইকীয়া, স্বৰাজ স্বদেশ শইকীয়া, সি প্ৰথমতে বেলেগ মানুহ হতুৱাই এক্সাম দি পেলাই এইটো কি তোৰ হেৰি মেডিকেল কলেজত সোমাব বিচাৰিছে, ধৰা পৰিলে, বুজিছ নাই, পুলিচে ধৰিলে তাক, তাক পুলিচে ধৰিলে, তাক হেৰি হল, তাৰ পৰা আঁতৰ কৰিলে, সি আৰু অসম আছাম হেৰি গুৱাহাটী মেডিকেল কলেজ বা আছাম মেডিকেল কলেজত সি ছিট নাপালে, তাৰপিছত সি দিল্লীত গৈ চৰণ সিং ইউনিভাৰ্চিটিৰ পৰা ফালতু এখন কিবা ডিগ্ৰী লৈ আহিলে, তাৰপিছত ONGCত পিছফালৰ পৰা সোমাই 88 নম্বৰ লৈ সি এতিয়া কাম কৰি আছে তাতে, বুজিছ নাই, এটা মুছলমান তাৰ লগত আছিলে, গোটেইকেইটা বদমাছ, চব বদমাছ, তাৰপিছত তাৰ বাপেকে পইচা দি দিল্লীত পঠাই, দিল্লীৰ পৰা কি কয় এইটো কি কিবা চৰণ সিং ইউনিভাৰ্চিটি, এখন ফালতু ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী এটা লৈ আহি তাৰপিছত হেৰি এইটোকে তোৰ ONGCত নম্বৰ দি সি এতিয়া ONGCৰ হেৰি হৈ আছে, এইটো কি ডক্টৰ হৈ আছে, কালি ৰাতিয়ে মোক ৰাতি মদ খাই ফোন কৰিছিলে, বুজিছ নাই, তিনিটা বজাত, চাৰে তিনিটা বজাত, এতিয়া ফোন কৰিলে ফোন নুঠায়,
আপুনি কি আগৰ পৰা চিনি পায় নেকি,
নাপাওঁ, তহঁতৰ পৰা নম্বৰ পাইছে একেলা,
এই মই নাই দিয়া,
কোনোবাই দিছে, তই তাক ফোন কৰি সুধিছ যে আপুনি অভিনৱ বৰঠাকুৰক ৰাতি তিনিটা বজাত
কেলা, সেইদিনাখন এটাক ফোন মাৰিলো, সি কেলা মাস্ক চুলো
চাকচু কাটিম বুলি কৈছিল,
পগলা চবক কেলা নেমাদেৱী কাটিম বোলে,
তই এইবিলাক
বোলো মই পগলা কি কৰিবি, তই
তই এইবিলাক এইবিলাক ঔষধ বিলাক তই ফোন কৰ, বুজিছ নাই, তামাক এই ঔষধ বিলাকক চবকে ফোন কৰ, আৰু তাহাঁতক ডিষ্টাৰ্ব কৰ, ডিষ্টাৰ্ব কৰাটো কামে হল তোৰ কেলা, বুজিছ, ইয়াকো ফোন কৰি সুধচোন, তই তই কালি ৰাতি তিনিটা বজাত কিয় ফোন কৰিছিলি, এতিয়া ফোন
কৰি লাইভ ৰেকৰ্ড থৈ দিম নেকি, ভিডিঅ' কলৰ লাইভ ৰেকৰ্ড
থৈ দিম, এইটো মই মই ৰেকৰ্ডিং আছে, মই দি দিম তোক ৰেকৰ্ডিংটো কেলা, তাৰ লগত কথা পতা খিনিও ৰেকৰ্ডিং হৈ আছে, ৰাতি তিনিটা বজাত ফোন কৰি হেল্ল' হেল্ল' কৈ আছে, মই কৈছো অ' হেল অ' হেল হে নৰক, সি ৰাতি তিনিটা চাৰে তিনিটা বজাত মোক ফোনটো অফ কৰি থওঁ, মই পাহৰিলো ফোনটো অফ কৰিবৰ কাৰণে, সি ৰাতি এনেকুৱা ফোন কৰি আছে কেলা, হা, তাৰপিছত এতিয়া মই যেতিয়া গধূলি ফোন কৰিছো, এতিয়াতো দিনত ফোন কৰিছো, সি ফোন নুঠায় কেলা, তাৰপিছত তাক মই ৰিচাৰ্জ কৰিলো নহয়, কি স্বৰাগ দত্ত কি নহয়, মই কলো নহয় কি নাম আছিল, তাৰ নামটো কি নাম আছিল, তাৰ তাৰ নামটো আছিলে, ৰ ৰ ৰ এক মিনিট, তাৰ নামটো আছিলে
স্বৰাজ দত্ত,
তেৰিকা ক'ত গ'ল, তার নাম তো কি আছে, স্বরাজ স্বদেশ শইকীয়া, স্বরাজ স্বদেশ শইকীয়া, তই এইটোকে এইটো কি হেৰি এইটো কি গুগল মাৰিলে দেখা পাই যাবি তাৰ
গোটেই ইণ্ডিজিনাছ শইকীয়া নেকি
স্বদেশ স্বদেশ স্বৰাজ শইকীয়া
স্বদেশ ইণ্ডিপেণ্ডেণ্ট আকৌ স্বৰাজ হৈ গল মানে এইটো ইণ্ডিপেণ্ডেণ্ট নহয়
জানো ইণ্ডিপেণ্ডেণ্ট স্বদেশ মানে নিজৰ দেশৰ নিজে ৰজা আৰু এশতাৰ ওপৰত এটা নিজৰ দেশত নিজে ৰজা এশতাৰ ওপৰত এটা হেজাৰটাৰ ওপৰত হাজৰিকা নহয় ফুকন নহয় বৰ ফুকন নহয় আল নহয় বাল নহয় কেলা এই ঘোঁৰা কোৱা আমৰ জাত কেলা বালটো কেলা আগতে গমেই নাপা কেলা কোন হয় তই নিজকে গম পা তই মহাদেৱ হয় কিন্তু মহাদেৱটো হব নোৱাৰ নহয় শিৱটো হ না হব পৰা শিৱ হব পৰা হব হব আগতে আচৰি হুঁচৰি কাৰডাল লগাই গেলা শিৱটো কমচে কম হয় না হয় না
আপোনাক লগ পাইহে গম কোন হয় মই গমটো গমেই পোৱা নাছিলো
গম এই গমটো যদি এৰিব মন আছে গমটো তই যে গম যে পাই থাক এনি টাইম যে গমেই পাই থাক গমেই পাই এই গমটো যদি এৰি দিব মতলব আছে যেতিয়া মোৰ ওচৰত আদমি তিনিটা গুণ ত্যাগ কৰি দে গেলা
গৈ থাকো
হবে লাউৰা কেলা বিলা চুদি দে কেলা মাল খাই দে কেলা গৰু খাই দে গাহৰি খাই দে মহ খাই দে কেলা একো চিন্তা নাই বুজিছা কিন্তু চব 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 যেতিয়া যাব হয় এইবিলাক চব ত্যাগ কৰি দিয়ে মোৰ গুচি
আহিলা
মোৰ মায়া নাই ঘৰ বনাইছ কেলা বিল্ডিং বনাই দিলি কেলা থাক কোনোবাই কেলা লাউৰা মোৰ নো কি ময়ো থাকিলো তয়ো থাক বুজিলে দোকান বনাইছ দোকান তই যেতিয়ালৈকে চলাইছ চলা কোনোবাই চলালে চলাব লাউৰা কেলা তোৰ কি লেনা দেনা তোৰ কিবা লেনা দেনা আছে দোকানৰ লগত
খুলি আছে নেকি বিশ মোৰ 40-50খন দোকান একদম পুৰা এভিকচন কৰি দিলে
কোনে
ভাঙিলে
তহঁতৰ খনো ভাঙিছে নেকি
আমাৰ দোকান নাই ভাঙা মোৰ ভাঙা দোকান ভাঙিব নাই মোৰতো ম্যাদী মাটি ন মানে চৰকাৰী মাটিত যিমানখিনি বহি আছে
শুন হেৰি আমাৰ তই হেৰি কেইটা ফোন কৰিবিচোন আমাৰ এইটো কি মাধুৰ্যক মাধুৰ্যৰ ঘৰৰ ভিতৰত ক্লৰফৰ্ম লগাই চবকে ৰাতি শুৱাই থৈ গোটেই সোপা বস্তু লৈ গৈছো চুৰ কৰিলে
সেইকেইটা লেংটা চুৰ
কব নোৱাৰো কি হল
সেইকেইটা গুৱাহাটীত আছে এনেকুৱা এখিনি
গুৱাহাটী নহয় তাতো নগাঁৱত কেলা
নগাঁৱত আছে এইকেইটা মিয়াই হব কেলা
মিয়া কেলা জগতৰ মিয়া জঘন্য মিয়া ভৰ্তি হৈ গৈছে নহয়
এই গোটেইখন মিয়া
অসুৰ অসুৰ চব অসুৰ
আমাৰ ইয়াত কৈছো এই 62 লৈ এইটো দি দিয়ক নিদিয়ে কেলা আহোম কেইটাক জনজাতি দি দিয়ক কৈছো নিদিয়ে আহোমক জনজাতি দিলে আপুনিওতো জনজাতিয়ে হৈ গল না পতা হয় নাই
মই জনজাতি কেলা মই জাতি জনজাতি মই সকলোৰ ভিতৰতে আছো কেলা আত্মীয়তে আছো
আহোম বামুণ হয় নাই
আহোমৰে বামুণ কেলা বালটো
আহোমৰ বামুণ নকলা জনজাতি হৈ গল ন আপুনি আমাক জনজাতি দি দিয়া লগালগতো বাহিৰৰ পৰা লেন আমি বেলেগক মানুহক আউট অফ আছামৰ মানুহক মাটি কিনিব নিদিওঁ
শুনচোন মই তোক এটা বেয়া কথা এটা কৈ দিওঁ
হব কওক
তই বেলেগক নকবি
নক
কবি নেকি
আপুনি ৰেকৰ্ড কৰি নথলে হল অকল
ৰেকৰ্ডটো অফ কৰি ৰ শুন ৰেকৰ্ড অফ
সেইটো বেলেগ কথা বাৰু গম পাইছো
মই লেতেৰা কাম নকৰো মানে তাগৰা তাগৰা ছোৱালী এজনী মোক পঠাই দে মোৰ মাজনী বুঢ়ী হৈছে
নহয়
গতিকে মোক আহোমনী ছোৱালী আহোমনী ছোৱালীৰ গা বিলাক বৰ শক্তিশালী হয়
সেইটো হয় বাৰু
তই তাইক চাকৰণী বুলি নাভাবিবি
কুঁৱৰী
কুঁৱৰী কুঁৱৰী
ৰমণী গাভৰু
ৰমণী কুঁৱৰী এজনী মোক মই ভালকে দোলাত উঠাই লৈ আহিম বিয়া কিন্তু মই নকৰাও, মোৰ লগত একো সম্পৰ্ক নাই, মোৰ মাজনীক চাবৰ কাৰণে এজনী গাঁৱৰ, মই তাতে নিজেই গৈ লৈ আহিম গাড়ীত উঠাই।
মই
শুন, আৰু প্ৰতি মাহে মই বেছি পইচা দিব নোৱাৰো তাহাঁতৰ ঘৰলৈ,
চাৰি হাজাৰ পাঁচ হাজাৰ কিবা এটা
নহয় দহ হাজাৰকে দিম।
দহ হাজাৰ দিলে এনেই আহিব?
মই কৈছো নহয় দহ হাজাৰকে প্ৰতি মাহে দিম, তই কিন্তু নকবি দহ হাজাৰ দিম বুলি নকবি, তই কবি যে তই তাৰ তই কবি যে দুই তিনি হাজাৰ কিবা এটা দিব, হেৰি কৰিব, তুমি আহা, তোমাক বিয়াও পাতি দিব।
দহ হাজাৰ দিলে আপোনাক মই কৈছো নহয় বটা হেলি লোৱা আনি দিম, একদম আমাৰ নিচিনা ইয়ং লোৱা, বৌমাক চাব এটাক চাবৰ কাৰণে।
ঠিক আছে, লৰা এটাকে পঠা, যা প্ৰথমে লৰা এটাক পঠাচোন চাওঁ, লৰা এটা টকৰা লৰা এটা পঠা দহ হাজাৰকে দিম, খেলা লাউৰা ওপৰত থাকিব
বহাব,
নাই পঢ়াম শুনাম, দহ হাজাৰকে দিম বঢ়িয়াকে, এটা টকৰা আহোমৰ একেবাৰে ঘোঁৰা খোৱা আহোমৰ এটা জাত এটা পঠা দিয়া, পঠাবি
মই বিচাৰো,
তই বিচাৰ এটা এনেকুৱা, মোক মাইকী ছোৱালী নালাগে, মাইকী ছোৱালী নালাগে,
গোটেই ল'ৰা বোন এনেই বৰবাদ হৈ ইয়াত অকল,
মই কৈছো নহয় এটা ভাল ল'ৰা পঠা, যিটো যিটো মই যি কওঁ তাকে শুনিব লাগিব, হা একেবাৰে একদম আহোমৰ জাত, একদম একদম খাটি আহোমৰ জাত, হা পঠাবি
মই বিচাৰিম।
ঠিক আছে, মই শুন, প্ৰথমতে সাত হাজাৰকে দিম, তাৰপিছত ইনক্ৰিজ কৰি কৰি দহ হাজাৰ যাব,
হব হব,
তই এটা মোক, তই মোক এটা লৰাত পঠাই দে, মই ওপৰৰ ৰুমটো আছে
নহয় বুজি নাই, আপোনাৰ কথাহে বুজি পাব,
সেইটো একে গাঁৱৰ গাঁৱৰ একো একো স্কুলত নোযোৱা, স্কুলত যোৱা লৰা মোক নালাগে, ফালতু
স্কুলত নাযায় ল'ৰাখন,
এনেকুৱা লৰা এটা পঠা মোক, এনেকুৱা এটা কেথেৰা আহোম এটা পঠা, যদি পঠাও নাই, যদি পঠাও নাই জানিবি গোটেই আহোম জাতি, গোটেই আহোম জাতি আপাৰ অসমত, গোটেই আহোম জাতি আৰামত থাকিব পাৰিব, কাৰণ সি তাৰ মাজেদি গোটেই আহোম জাতি ৰক্ষা হৈ যাব, কাৰণ মই মাৰিম নহয়, মই মাৰিবলৈ গৈ আছো,
বগাখিনি খেলা মাৰিব লাগিব,
নাই আহোমো মাৰিম, আহোম মাৰাৰ কাৰণে মই আহিছো, খেলা আহোম যদি, আহোম যদি মৰাৰ ইচ্ছা নাই, এটা আহোম পঠা যিটো মোৰ লগত থাকিব, আৰু তাৰ মাজেদি আহোম বাচিব, খেলা
আহোম মৰিছে যুঁজাও যাতে আমি,
তহঁতৰ জুই লাগি আছে, বৰষুণ বাদল আল বাল হৈ আছে নহয়, গতিকে আহোম যদি বাচিব খোজ, মোক এটা এনেকুৱা আহোম পঠা গদাধৰ সিংহৰ নিচিনা পঠা মোৰ তাত,
মই এটা বিচাৰি আছো দেই,
মই এইটো ৰেকৰ্ডিং কৰিলেও কেলা, এইটো ৰেকৰ্ডিং মই হেৰি পোষ্ট কৰি দিম কেলা,
মইতো এভাৰমেণ্ট দি আছো কেলা,
মই এইটো অডিঅ' কেলা আহোমৰ কাৰণে পোষ্ট কৰিছো, বুবা বৰঠাকুৰ ডট কম স্লেচ গেষ্ট অডিঅ'ত পোষ্ট কৰিছো, ৰৌচন চলিহা, তই এটা আহোমৰ ল'ৰা পঠা মোৰ কাৰণে,
মোৰ গাঁৱলৈ মই কৈছো তোক আঠ হাজাৰ টকা দিব, তই গুৱাহাটীত যা, খোৱা বোৱা থকা ফ্ৰী, কি কাম কৰিব আছে তই কৰ, আঠ হাজাৰ টকা অকল ছেভিং কৰ, আৰু কাম শিকিবি, হয়নে মই কৈ আছো, নাই কেলা আমাৰখন এইখন এইবোৰ অকল মদ খোৱা, কেলা
মদ খাই থাকিলে নহব, মদ মই মাজে সময়ে দিম ইচ্ছা হলে সপ্তাহত এদিন, কিন্তু মদাই হলে নহব, কেলা কাম ঠিক কৰিব লাগিব, তই এটা ভাল আহোম, বামুণ নালাগে মোক, কলিতা নালাগে, মিৰি নালাগে, মিচিমি নালাগে, মোক এটা ভাল আহোম দে,
নাই না বামুণ কিটাও কেলা অকল মন্ত্ৰই মাৰিব,
বামুণ নালাগে মোক, মোক এটা একদম খাটি আহোমৰ ল'ৰা এটা তই যদি দিব পাৰ, হব যা,
মই বিচাৰি আছো,
থেই মই ৰেকৰ্ডিং কৰিলেও মই এইটো পোষ্ট কৰি দিম দেই,
Okay, okay.
Bye.
Bye, good night. Hariom.